এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ শ্ৰমিক আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰা বুলি অভিযোগ তুলি দেশৰ 10টা শ্ৰমিক সংগঠনৰ উমৈহতীয়া মঞ্চই আজি আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমতো পৰিলক্ষিত হয়। আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাই জনোৱা মতে বন্ধৰ ফলত উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছৰ বটলিং প্লাণ্ট, দুলিয়াজানৰ অইল ইণ্ডিয়াৰ অধীনস্থ তৈল প্ৰতিষ্ঠানসমূহ, নাজিৰাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মুখ্য কাৰ্যালয়কে ধৰি বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ কাম কাজ ব্যাহত হয়। নুমলীগড় শোধনাগাৰৰ কাম কাজো আজি বন্ধৰ ফলত প্ৰভাৱিত হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটী মহানগৰীত আজি ব্যক্তিগত খণ্ডৰ চিটি বাছ আৰু দূৰণিবতীয়া বাছৰ চলাচল বন্ধ থাকে। অৱশ্যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ গ্ৰীণ বাছ সেৱা আৰু লঘু বাণিজ্যিক বাহনসমূহ চলাচল কৰি আছে। বঙাইগাঁৱৰ বি আৰ পি এলৰ কাম কাজ চলি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিলচৰত আজি শ্ৰমিক সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন ঠাইত বন্ধৰ সমৰ্থনত পিকেটিং কৰে। চৰাইদেউ জিলাত আজি বন্ধৰ ব্যাপক প্ৰভাৱ দেখা যায়। অৱশ্যে বন্ধৰ পৰা ছাত্ৰ ছাত্ৰী আৰু ৰোগী কঢ়িয়াই অনা বাহনসমূহক ৰেহাই দিয়া হয়। যোৰহাট জিলাত আজি চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সোণাৰী টিয়ক চাহ বাগিচা গোটে দুঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে। ওদালগুৰি জিলাৰ ভেৰগাঁও ডিমাকুচি চাহ বাগিচাৰ শ্ৰমিকসকলেও আজি এঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে। নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ 5টা ৰাজহচক্ৰৰ বিস্তীৰ্ণ এলেকা প্লাৱিত হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে আন আন বিভাগসমূহে সন্মিলিত প্ৰচেষ্টাৰে তৎপৰতা অৱলম্বন কৰিছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33টা সাহায্য শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙী ৰাজহচক্ৰৰ অধীনৰ মুঠ 24খন গাঁৱৰ প্ৰায় 6000 লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহচক্ৰৰ মুঠ 9খন গাঁৱৰ 8,000+ লোক বানৰ কবলত পৰাৰ লগতে খুমটাই ৰাজহচক্ৰৰ অধীনৰ 30খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23খন গাঁৱৰ প্ৰায় 2000 লোক এই বানৰ কবলত পৰিছে। আজিৰ দিনটোতে বোকাখাট আৰু সৰুপথাৰ ৰাজহচক্ৰৰ 2গৰাকী লোক বানত মৃত্যু হোৱাৰ খবৰ আহিছে। মৰঙীত বাহৰ পাতি থকা যোৰহাটৰ NDRFৰ এটা দলে SDRFৰ সহযোগত উদ্ধাৰ অভিযান চলাই আছে। বানপীড়িত লোকসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মৰঙী ধনশিৰিণৰ বাঢ়নী পানীয়ে এখন কাঠৰ দলং উটুৱাই নিয়ে। 3 নম্বৰ ফুলাগুৰি আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাঁও সংযোগী এই দলংখন উটুৱাই নিয়াত ফুলাগুৰি অঞ্চলত বহু লোক বানত আবদ্ধ হৈ পৰিছে। ওদালগুৰি জিলা বিশেষ ন্যায়াধীশৰ আদালতে শিশুক যৌন নিৰ্যাতনৰ অপৰাধত দোষী সাব্যস্ত লক্ষীৰাম হেমব্ৰম নামৰ এজন অপৰাধীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহিছে। হৰিহিঙা থানাৰ অন্তৰ্গত শান্তিপুৰ ধিপাবস্তিৰ বাসিন্দা লোকজনে 2023চনৰ 3 ফেব্ৰুৱাৰীৰ পুৱা জিলাখনৰ স্বপন গাঁও কাচিটোলাৰ এটি শিশুক যৌন নিৰ্যাতন চলাইছিল। শিশুটিৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ওদালগুৰি জিলাৰ বিশেষ ন্যায়াধীশ এন চানাবায়া দেউৰীৰ আদালতে সাক্ষ্য প্ৰমাণৰ ভিত্তিত লোকজনক দোষী সাব্যস্ত কৰি শাস্তি ৰায় দিয়াৰ লগতে ভুক্তভোগী পৰিয়ালক 5,00,000 টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিয়ে। ধেমাজি জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ত আজি অনুষ্ঠিত গ্ৰীষ্মকালীন চিত্ৰকলা প্ৰশিক্ষণ কৰ্মশালাত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এনে কৰ্মশালাসমূহে শিক্ষাৰ্থীসকলক বিদ্যায়তনিক দিশত সহায় কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কৰ্মশালাখনত অংশগ্ৰহণ কৰা এজন ছাত্ৰই অঁকা শিক্ষামন্ত্ৰীগৰাকীৰ এখন প্ৰতিচ্ছবি মন্ত্ৰীগৰাকীক অৰ্পণ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজিৰ টেলিজানত অনুষ্ঠিত ইজ অব ডুইং বিজনেছৰ এখন কৰ্মশালাও উদ্বোধন কৰে। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে আয়োজন কৰা এই কৰ্মশালাখন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্থানীয় ব্যৱসায়িক প্ৰত্যাহ্বানসমূহ দূৰ কৰাত কৰ্মশালাখনে সহায় কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। এই বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ চৌহদত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰীগৰাকীৰ লগতে জিলাখনৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসহ বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে। চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বৈঠকত জিলাখনৰ চৰকাৰী বিভাগসমূহৰ কাৰ্যক্ষমতা পৰ্যালোচনাৰ লগতে চাহ বাগিচাৰ শ্ৰম বিভাগ আৰু বাগিচা কৰ্তৃপক্ষৰ ভূমিকা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা এলেকাত বহু লোকৰ আধাৰ কাৰ্ড নথকাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা ল'বলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে। শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষক অধিক দায়িত্বশীল হ'বলৈও তেওঁ পৰামৰ্শ দিয়ে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।